Red FM Love Story. RJ Pahir Huite. Super Hits 93.5 Red FM ot homo hoy gol weekend special show Red FM Love Story. Arata notu love story loi moi pahi aku ebar apne kaksa pilohi. Akha koru apuni bhale ase. So aji jikhon chithi hatot loisu ei chithi khon ahise Nunmati Sector 3 pra pothiyaise Pankaj Rae. So aji ami khunim Pankaj Rae love story. তেওঁ নিজৰ ষ্টৰিটোৰো নাম দিছে ভাল পোৱা এক নতুন অনুভৱ। চ' আহক শুনো পংকজৰ লাভ ষ্টৰি। নমস্কাৰ পাহিবা, পোন প্ৰথমে মোৰ মৰম ল'ব। আশা কৰোঁ আপোনাৰ খবৰ ভাল, আপোনাৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা ভগৱানৰ ওচৰত। পাহিবা, আপোনাৰ মাতত সঁচাই কিবা যাদু আছে, চবকে আপুনি মোহিত কৰি তোলে, ঠিক তেনেদৰে মোকো কৰিলে। আপোনাৰ মাতটো সঁচাই বহুত ধুনীয়া। মই সদায় লাভ ষ্টৰী শুনো, এফ এমত শুনিব নোৱাৰিলে ইউটিউবৰ পৰা শুনো। এতিয়া মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ নাম পংকজ ৰায়, বৰ্তমান পঢ়া এৰিলোঁ। মোৰ ঘৰ গুৱাহাটীৰ নাৰেঙ্গীত। মোৰ ঘৰত মা, দেউতা, ভাইটি আৰু মই। পাহিবা, মই যাক ভাল পাওঁ তাইৰ নাম হ'ল নন্দিতা ৰাভা। তাইৰ ঘৰত মাক আৰু তাইৰ মোমায়েক থাকে। তাই বৰ্তমান ল' পঢ়ি আছে বি আৰ এম গভৰ্ণমেণ্ট ল' কলেজত। তাই আগতে হায়াৰ ছেকেণ্ডেৰী বিবৰুৱা কলেজত কৰিছিল আৰু তাতে মই তাইক লগ পাইছিলোঁ। আমাৰ এই লাভ ষ্টৰীটো ক'বলৈ গ'লে প্ৰায় 3 বছৰ পিছুৱাই যাব লাগিব। পাহিবা, 2018 চনৰ কথা, জুলাই মাহ। মই তেতিয়া NCC ল'বলৈ বিবৰুৱা কলেজত গৈছিলোঁ, কাৰণ মই পঢ়া আঞ্চলিক মহাবিদ্যালয়খনত NCC নাছিলে। তাৰ আগতেও পাহিবা, মই এইটো কথা আপোনাক জনাব বিচাৰিম যে মই ভাৰতীয় সেনাত যোগদান কৰিব খুব বেছি বিচাৰিছিলোঁ আৰু সেইবাবেহে মই NCC জইন কৰিব বিচাৰিছিলোঁ। অৱশেষত বি বৰুৱা কলেজত পালোঁ, কিন্তু নেভি উইংছতহে পালোঁ। এতিয়া আগৰ কথালৈ আহোঁ। 2018 চনত জুলাই মাহত গ'লোঁ NCC ছিলেকশ্যন দিব। আমাক গোটেই এমাহ ট্ৰেইনিং দিয়াৰ পিছত অগষ্ট মাহত ছিলেকশ্যন হ'ল আৰু মই ছিলেকশ্যন পালোঁ। বহুত ভাল লাগিছিল সেইদিনা, ঘৰত সকলোৱে সুখী। নতুন নতুন জোশত সদায় মন গৈছিল ক্লাছ কৰিবলৈ আৰু প্ৰেক্টিছো কৰিছিলোঁ। চ' আজি আমি শুনি গৈ থাকিম পংকজ ৰায়ৰ লাভ ষ্টৰী, ভাল পোৱা এক নতুন অনুভৱ। আপুনি শুনি থাকক এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী। মই আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ পংকজৰ লাভ ষ্টৰী, ভাল পোৱা এক নতুন অনুভৱ। আহক আগবাঢ়ো আজিৰ ষ্টৰিলৈ। আগলৈ তেওঁ লিখিছে, এদিন আমাক সকলোকে ফোন নম্বৰ আৰু ইমেইল আইডি লিখিব দিছিল এখন কাগজত। তেতিয়াই ছোৱালীবোৰৰ মাজত এজনী ছোৱালীৰ ওপৰত মোৰ চকু পৰিল। তাইক দেখি মোৰ কিবা এটা ভাল লাগিছিল পাহিবা। তাইক দেখা পোৱা পিছত এনে লাগিছিল যেন তাই মোৰ সকলো, মোৰ জীৱনৰ এটা পাৰ্ট হিচাপে তাইক বিচাৰিছিলোঁ। পাহিবা, মই তাইৰ লগত কথা পাতিব পৰা নাছিলোঁ লাজতে। মোৰ ছোৱালীৰ লগত মুখামুখিকৈ কথা পাতিব বহুত লাজ লাগে। মই তাইক দূৰৰ পৰাই চাই মনটোত সান্ত্বনা লৈছিলোঁ। NCC ক্লাছত মোৰ এজন ভাল বন্ধুক লগ পালোঁ। তাৰ লগত প্ৰতিটো কথাই শ্বেয়াৰ কৰিছিলোঁ। তাৰ নাম ৰাজা। এনেকৈয়ে দিনবোৰ পাৰ হ'ব ধৰিলে। মই এইটো জনা নাছিলোঁ যে ৰাজা আৰু সেই ছোৱালীজনী প্ৰায় হোৱাটছএপত কথা পাতিছিল। এদিন এনেকৈয়ে 4 ডিচেম্বৰ আহিল। সেইদিনা নেভি ডে আছিল। সেইদিনা তাই আহি ৰাজাক মাত লগালে। ৰাজাও তাইৰ লগত অকণ কথা পাতি মোৰ সৈতে চিনাকি কৰাই দিলে। তাইও মোৰ লগত ধুনীয়াকৈ কথা পাতিলে। নেভিডেৰ কিছুদিনৰ পিছত আমাৰ বেটছৰ পৰা 12 জনক ফায়াৰিঙৰ কাৰণে ছিলেক্ট কৰিলে। তাৰ ভিতৰত ময়ো আছিলোঁ, কিন্তু তাই যোৱা নাছিলে। আমি ফায়াৰিং কৰি আহিলোঁ। তাৰপিছত মই আৰু ৰাজা কিবা এটা কামৰ বাবে বি বৰুৱা কলেজত যাব লগা হ'ল। তাতেই তাইক লগ পালোঁ। ৰাজাই তাইক দেখা পাই মাত দিলে। তেতিয়া আমি তাইক সুধিলোঁ যে তাই ফায়াৰিঙত কিয় অহা নাছিল। ৱেল, তেতিয়া তাই এইটো ক'লে যে তাইৰ ফোনটো হেনো চুৰে লৈ গ'ল, সেইকাৰণে তাই একো গমেই পোৱা নাছিল। আমি তেতিয়া তাইক ক'লোঁ যে কোনোবা এটা নম্বৰ যাতে আমাক দি থৈ দিয়ে, কিবা যদি এনেকুৱা মেছেজ আহে আমি তেতিয়া তাইক দিব পাৰোঁ। তেতিয়া তাই মাকৰ নম্বৰটোকে আমাক দিলে। ময়ো সুযোগতে তাইৰ পৰা নম্বৰটো লৈ ল'লোঁ। তাইৰ আগতেই তাইক এটা মিছ কল দিলোঁ যাতে তাই মোৰ নম্বৰটো ছেভ কৰি থ'ব পাৰে। এনেদৰে আমি ঘৰলৈ উভতি গ'লোঁ আৰু তাই ক্লাছ কৰিবলৈ গুচি গ'ল। সেইদিনা ৰাতিয়ে তাই মোক কল কৰিলে।
তাই ফোনটো এইটো কাৰণে কৰিছিলে কোনটো কাৰ নম্বৰ জানিবলৈ আৰু ছেভ কৰিবলৈ। অকণমান সময় কথা পতাৰ পিছত আমি ফোনটো ৰাখিলোঁ। জানা পাহিবা, সেইদিনা মোৰ মনটো বহুত ভাল লাগিছিল। চ' কাৰোবাৰ প্ৰতি ইণ্টাৰেষ্ট আহিছে পংকজৰ, আৰু তাই হৈছে নন্দিতা। ফোন নম্বৰ পালে কিন্তু মাকৰ। চ' কেনেকৈ আৰম্ভ হয় এওঁলোকৰ প্ৰেম কাহিনী জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী, ভালপোৱা এক নতুন অনুভৱ। ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সুধে পাহি শ্ব চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো পংকজৰ লাভ ষ্টৰী, ভালপোৱা এক নতুন অনুভৱ। আগলৈ তেওঁ লিখিছে, এনেকৈ আমাৰ বন্ধুত্ব আৰম্ভ হ'ল, কিন্তু এদিন মোৰ মনৰ কথা মই ৰাজাৰ সৈতে শ্বেয়াৰ কৰিলোঁ। এই কথাটো ৰাজাই তাইক কৈ দিলে, এতিয়া মোৰ মনৰ কথা তাইও জানে। এদিন এনেকৈ আমি ক্লাছৰ পৰা আহি থাকোঁতে তাই মোক সুধিলে মই তাইক ভাল পাওঁ নেকি, আৰু ময়ো অঁ বুলি কৈ দিলোঁ। এইবোৰ শুনি তাই নিজৰ পাষ্টৰ কথা মোৰ সৈতে শ্বেয়াৰ কৰিলে। তাই আগতে এজন ল'ৰাক ভাল পাইছিলে, কিন্তু সেই ল'ৰাজনে তাইক চিট কৰিলে আৰু ব্ৰেকআপো হ'ল। এই সকলোবোৰ কথা তাই মোৰ সৈতে শ্বেয়াৰ কৰিলে। ময়ো তাইৰ সৈতে মোৰ মনৰ কথাও শ্বেয়াৰ কৰিলোঁ। তাৰপিছত আমি ইটোৱে সিটোক এটাই ডিচিশ্যন দিলোঁ যে আমি বৰ্তমান ফ্ৰেণ্ডছ হৈ থাকিম। এনেকৈ সময়বোৰ বাগৰি গ'ল। নেজানো কিয় তাইৰ প্ৰতি মোৰ ভালপোৱাবোৰ বাঢ়ি গৈ থাকিল। মই মোৰ পাষ্টৰ বিষয়ে সম্পূৰ্ণকৈ পাহৰি গৈছিলোঁ, কিন্তু তাই পাহৰিব পৰা নাছিল। মই তাইৰ প্ৰতিটো খবৰ ৰাখিছিলোঁ, তাইৰ কেয়াৰ লৈছিলোঁ, জাষ্ট লাইক এ বয়ফ্ৰেণ্ড। কিন্তু সেই সময়খিনিত মোৰ এটা বেয়া অভ্যাস আছিল। মই অনলাইনত সকলো ছোৱালীবোৰৰ লগত মেছেজ কৰিছিলোঁ, কেতিয়াবা চেনিও খাইছিলোঁ। এইটো কথা তাই গম পাইছিল। বিশ্বাস কৰক পাহিবা, মই কিন্তু তাইকে সঁচা ভাল পাইছিলোঁ। এনেকৈয়ে এটা বছৰ পাৰ হ'ল। তাৰ মাজতে তাইৰ লগত বহুত ফ্ৰী হৈ গ'লোঁ। তাইৰ বাবে মই কিন্তু ফ্ৰেণ্ডহে হয়। ইয়াৰ মাজতে মই NCCৰ ফ্ৰেণ্ডছ কেইজনমানৰ নাম ল'ব বিচাৰিম। দেৱজিৎ, ৰিংকি, ৰাজা, সকলোকে শুভেচ্ছা থাকিল, কাৰণ আমাক এক কৰিবৰ বাবে ইহঁতে বহুত চেষ্টা কৰিছিল। থেংক ইউ দোষ্ট। এনেতে 15 আগষ্ট 2019 স্বাধীনতা দিৱসৰ ড্ৰিল পেৰেডৰ কাৰণে আমাক খানাপাৰা খেলপথাৰত মাতিলে সকলোকে। তাৰ কাৰণে দুদিনমান বিবৰুৱা মহাবিদ্যালয়ত প্ৰেক্টিছো কৰিলোঁ আৰু বাকীকেইদিন খানাপাৰা খেলপথাৰত প্ৰেক্টিছ কৰিলোঁ। আমাৰ প্ৰেক্টিছ শেষ হোৱাৰ পিছত মই, ৰাজা আৰু নন্দিতা ফুৰিব গ'লোঁ। তাত তাই মোৰ মোবাইলটো বিচাৰিলে। মই গম পোৱা নাছিলোঁ তাই যে মোৰ মোবাইলটো চেক কৰিব। তাই বেলেগ ছোৱালীবোৰৰ লগত মেছেজবোৰ দেখি অলপ বেয়া পালে আৰু মোবাইলটো ৰিটাৰ্ণ কৰি দিলে। এনেকৈ বহুতবাৰ তাই মোৰ মোবাইলটো লৈছিল মই নজনাকৈ। যি দেখিছিল তাকে তাই বিশ্বাস কৰি লৈছিল। বেলেগ হোৱা হ'লেও চাগে সেইটোকে কৰিলে হয়। তাৰ কাৰণে মই তাইক ক্ষমাও খুজিছোঁ। তাই চাগে মনে মনে মোক ভাল পাব ধৰিছিল, কিন্তু মোৰ এই স্বভাৱৰ বাবে, এইবোৰ কামৰ বাবে অলপ হ'লেও অবিশ্বাস কৰিছিল, আৰু এইটো কৰাটো স্বাভাৱিক। অইন হ'লেও চাগে এনেকুৱাই কৰিলে হয়। তথাপিও ৰাজাই মাজে মাজে মোৰ কথা তাইৰ আগত কৈছিল। তাই কিন্তু এটা কথাই কৈছিল, যদি সি মোক ইমানেই ভাল পায় তেতিয়াহ'লে বেলেগ ছোৱালীৰ লগত কিয় চেনি খাই থাকে। এই কথাষাৰ ময়ো শুনিছিলোঁ, কাৰণ ৰাজা যেতিয়া তাইৰ লগত কথা পাতি আছিলে ময়ো কনফাৰেন্সতে আছিলোঁ। মোৰ অলপ বেয়া লাগি গ'ল। তাৰ পিছৰে পৰাই মই ছোৱালীবোৰৰ লগত কথা পতা অলপ কমাই দিলোঁ, কিন্তু নাজানো তাই মোৰ লগত কথা পতা একেবাৰে কমাই দিলে। মোৰ বহুত বেয়া লাগিব ধৰিলে পাহিবা। মই যেতিয়াই তাইক ফোন কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ দিওঁ, তাই তেতিয়াই কিবা নহয় কিবা এটা বাহানা বনাই ফোনটো ৰাখি দিয়ে, নতুবা কথাটো সলনি কৰি দিয়ে। তাই এনেকুৱা কৰাত মোৰ মনটো বহুত বেয়া লাগিছিল আৰু কেতিয়াবা খং উঠিছিল। মই মনতে সিদ্ধান্ত ল'লোঁ, মই তাইৰ লগত কেতিয়াও কথা নাপাতোঁ, লগ নধৰোঁ, তাইক হেল্পো নকৰোঁ। কিন্তু নোৱাৰোঁ পাহিবা, ভালপোৱা মানুহজনীক কেনেকৈ ইগনোৰ কৰিম। তাই যেতিয়া ফোন কৰে হাৰ যাৰ চেষ্টা কৰিও টানকৈ ক'ব নোৱাৰোঁ। কেতিয়াবা যদি অলপ খঙতো কওঁ মোৰ পিছত আকৌ বেয়া লাগে। জানেনে পাহিবা, তাই যেতিয়াই ফোন কৰে মই তাইৰ আগত দুৰ্বল হৈ পৰোঁ। এনেকৈ বহুত দিন পাৰ হৈ গ'ল পাহিবা। ৱেল, পংকজৰ যদিও নন্দিতাৰ প্ৰতি ইণ্টাৰেষ্ট আছে বা ইণ্টাৰেষ্ট আহিছে বা ফিলিংছ আহিছে, কিন্তু ছামহাও তেওঁ নিজৰ নেচাৰটো চেঞ্জ কৰিব পৰা নাই। এণ্ড ওৱান অফ দ্য মষ্ট বেড নেচাৰ ইজ যে আপুনি চাইমেলটেনিয়াছলি বহুত ছোৱালীৰ লগত কথা পাতি থাকে। আপুনি বহুত ছোৱালীক যদি স্পেচিয়েল ফিল কৰাই থাকে, তেতিয়াহ'লে যিগৰাকীৰ লগত আপুনি লাইফ স্পেণ্ড কৰিম বুলি ভাবে, সেই ছোৱালীজনী আনতকৈ বেলেগ কেনেকৈ হ'ব, চবেইতো একেটা স্থান ল'ব নোৱাৰে, গতিকে চবকেই যদি আপুনি সময় দিয়ে, চবৰে লগত যদি আপুনি ফ্লাৰ্ট কৰে, চ' হাউ কাম দ্য স্পেচিয়েল ওৱান উইল ৰিয়েলাইজ দেট শ্বি ইজ দ্য ওৱান। চ' এই নেচাৰটো অকল ল'ৰা বা ছোৱালী বুলি নহয়, যাৰে নহওক কিয়, যদি আপোনাৰো এই নেচাৰটো আছে যে আপুনি স্পেচিয়েল ওৱানক এফালে থৈ বাকী বেলেগৰ লগত টাইম স্পেণ্ড কৰি আছে বা ফ্লাৰ্ট কৰি আছে, ষ্টপ ডুইং দেট ইমিডিয়েটলি। আগবাঢ়ি গৈ থাকিম আজি ষ্টৰীৰ সৈতে, এণ্ড ৰেড এফ এম বজাতে ৰহো।
Red FM Love Story
RJ Pahir Khoite Show soli aise weekend special Red FM Love Story mo aso apnar khote pahi aji khuni aso Pankaj Love Story bhal pua ek notun anubhav agole ta likhise 2019 sonor December or kotha moi army interview diboloi Bongaigaon golu amar gaon khonu tate tat moi pray 3ta din thakibologia hol army physical clear hol প্ৰায় সকলো বন্ধুৱে সফল হ'ল, কিন্তু সকলোৱে মোৰ খবৰ ল'লে, অকল নন্দিতাইহে মোৰ খবৰ এবাৰো নল'লে। মোৰ অলপ বেয়া লাগিল। তাৰ পিছদিনা আছিল মেডিকেল আৰু মই ৰি মেডিকেল পালোঁ 151 MH বশিষ্ঠত, আৰু সেই সময়ত পাহিবা কা আন্দোলন চলি আছিল, চাৰিওফালে হাহাকাৰ। আন্দোলনৰ মাজতেই মই আৰু মোৰ ফ্ৰেণ্ড কেইজনমান গ'লোঁ চাইকেল মাৰি নুনমাটিৰ পৰা বশিষ্ঠলৈ। কিন্তু এইবোৰৰ মাজতে তাই এদিন হঠাৎ ফোন কৰি খবৰ ল'লে। তাইৰ সেই ফোনটো পাই মোৰ বহুত মনটো ভাল লাগিল, পাহিবা এক বুজাব নোৱাৰা অনুভূতি। তাৰপিছত মই ৰি মেডিকেল ক্লিয়াৰ কৰিলোঁ। তাৰপিছত মোৰ নেক্সট ৰিটেন এক্সাম আছিল 21 ডিচেম্বৰ, সেই দিনটোত তাইৰ জন্মদিন আছিল। মই জানি বুজি অলপ দেৰিকৈ তাইক উইছ কৰিলোঁ আৰু তাইও ৰিপ্লাই দিলে থেংকছ বুলি। মই তেতিয়া আৰ্মি কেম্পত আছিলোঁ, এডমিট আনিব গৈছিলোঁ, কাৰণ মোৰ ৰিটেন এক্সাম 19 জানুৱাৰী 2020 আছিল। মই এক্সামৰ বাবে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিলোঁ। এনেকৈ দিনবোৰ ব্যস্ততাৰ মাজত গ'ল। মই টিউশ্যনো ল'লোঁ উলুবাৰীত, আৰ্মিত পাম বুলি বহুত আশা আছিল সেইবাবে টিউশ্যনো ল'লোঁ। আমাক কেৱল 25 দিনহে শিকাইছিল, তাৰপিছত এক্সাম হ'ল। বহুত কষ্ট কৰিছিলোঁ, মনত বহুতো হেঁপাহ পাবৰ বাবে, কিন্তু মোৰ ভাগ্যখন ইমানেই বেয়া যে ইমান কষ্ট কৰাৰ পিছতো নাপালোঁ। পৰীক্ষা অলপৰ কাৰণে বেয়া হ'ল, নাজানো ভগৱানে চাগে মোৰ কপালত চাকৰি পাব বুলি লিখাই নাই। 3 ফেব্ৰুৱাৰী ইভিনিং ৰিজাল্ট দিলে, মই ক্লিয়াৰ নকৰিলোঁ। পাহিবা ঘৰত সকলোৰে আশাবোৰ ভাগি গ'ল, মোৰ ওপৰত সকলোৱে বহুত আশা কৰিছিল, মোৰো বহুত বেয়া লাগিছিল, মই বহুত কান্দিছিলোঁ। বহুত দিন লাগিল এই দুখবোৰৰ পৰা ওলাই আহিব, আৰু তাৰ কেইদিনমান পিছতেই লকডাউন দিলে। কৰোণা ভাইৰাছ এই মহামাৰীয়ে সকলোতে হাহাকাৰ সৃষ্টি কৰিলে, তাইতো একেবাৰে ফোন মেছেজ কৰা বন্ধই কৰি দিলে। মোৰ বহুত দুখ লাগিব ধৰিলে, মই কেইদিনমান ফোন কৰি খবৰ ল'লোঁ। তাইক মই এইটো সোধোঁ যে তুমি মোক ভাল পোৱা নে, তাই আকৌ আগৰ দৰেই বিহেভ কৰে, হয়তো এভইড কৰে নতুবা ফোনটো ৰাখি দিয়ে। পাহিবা মই হাত খৰচ উলিয়াবৰ বাবে দুই এটা ঠাইত টিউশ্যন কৰাইছিলোঁ, তাৰেই ষ্টুডেণ্ট এজনৰ বায়েকৰ লগত মই অকণমান কথা বতৰা আৰম্ভ কৰিলোঁ। আমি এনেই কথা পাতিছিলোঁ পাহিবা, কিন্তু নন্দিতাৰ ওপৰত খং উঠিয়ে মই এই ছোৱালীজনীৰ লগত সম্পৰ্কত সোমাই গ'লোঁ, কেৱল নন্দিতাক পাহৰিবৰ বাবে, কিন্তু নোৱাৰিলোঁ। আৰু মই যে সঁচাই তাইক ভাল পাওঁ সেইটো মই ৰিয়েলাইজ কৰিলোঁ। তাইক পাহৰিবৰ কাৰণে মই যে এই ছোৱালীজনীৰ লগত কথা পাতিছিলোঁ, সেই সকলোবোৰ কথা সকলোৱে গম পাইছিল, মোৰ ফ্ৰেণ্ডছ আৰু হয়তো নন্দিতাও। কিন্তু মই পিছত অনুভৱ কৰিব পাৰিলোঁ যে মই ভুল কাম এটা কৰি আছোঁ। তাৰপিছত লাহে লাহে এই ছোৱালীজনীৰ পৰা আঁতৰি আহিলোঁ, তাইৰ লগত কণ্টেক্ট কৰা বন্ধ কৰি দিলোঁ। এনেকৈ সময়বোৰ পাৰ হৈ গ'ল। চ' পংকজ, তুমি একচুৱেলি নিজকে জাষ্টিফাই কৰিবলৈ বহুতক ইউজ কৰি আছা, আৰু সেই বস্তুটো খুব বেয়া। এণ্ড আল্টিমেটলি তুমি যেতিয়া কাৰোবাৰ বেয়া কৰা ন, তোমাৰ জীৱনলৈও বেয়া আহিব। তুমি নজনাকৈ হয়তো কামবোৰ কৰি আছা, কিন্তু আল্টিমেটলি এই গোটেই যি নিগেটিভ অৰা বা নিগেটিভ তুমি ভাইবছবোৰ দিছা, সেইটো আল্টিমেটলি তোমাৰ ওচৰতে উভতি আহে। যিজনী ছোৱালীৰ লগত তুমি কথা পাতিলা বা যিজনী ছোৱালীৰ লগত তুমি সম্পৰ্কত সোমালা জাষ্ট টু ফৰগেট নন্দিতা, সেই ছোৱালীজনীৰ কথা হয়তো তুমি এবাৰো নাভাবিলা। ৱাজ শ্বি ছিৰিয়াছ? ৱাজ শ্বি লুকিং ফৰৱাৰ্ড ফৰ দিছ ৰিলেশ্যনশ্বিপ? তোমাৰ মন গ'ল, তুমি সোমালা, তোমাৰ মন গ'ল, তুমি আঁতৰি আহিলা, হোৱাট এবাউট হাৰ? চ' তাই যেতিয়া তোমাক বেয়া পালে, তাই যেতিয়া তোমাক খং কৰিলে, সেই নিগেটিভ এনাৰ্জিটো তোমাৰ লাইফত ইম্পেক্ট কৰিবই। সো এনিৱে আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে, শুনি থাকক এন ৰেড এফ এম, বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক, শ্ব' চলি আছো ভিগান স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো পংকজৰ লাভ ষ্টৰী, ভাল পোৱা এক নতুন অনুভৱ। আগলৈ তেওঁ লিখিছে, এদিন হঠাৎ নান্দিতাই মোক ফোন কৰিলে, জুলাই মাহৰ কথা। আজিকালি নান্দিতাই মোক সদায় নিজে নিজে কণ্টেক্ট কৰিব ধৰিলে, ময়ো মানা নকৰিলোঁ আৰু আমি আগৰ দৰে কথা পাতিব ধৰিলোঁ। কিন্তু এইবাৰ মই নহয়, তাইহে মনতে ভালপোৱাৰ অনুভৱ লৈ কথা পাতে। আজিকালি 3-4 ঘণ্টা কথা পাতোঁ। মই ভাবিছিলোঁ তাই চাগে মোৰ নহ'বই, কিন্তু মোৰ ধাৰণা ভুল আছিল। তাই মোক লাহে লাহে ভাল পাব ধৰিলে। পাহিবা, আগষ্ট মাহৰ তাৰিখটো মোৰ ঠিক মনত নাই, চাগে 16 আগষ্ট আছিল। তাই মোক লগ ধৰিলে গুৱাহাটী ইউনিভাৰ্চিটি যাবলৈ। তাইৰ লগ কৰাৰ বহুত মন আছিল গুৱাহাটী ইউনিভাৰ্চিটিত। সেইদিনা মই ফৰ্মেল ড্ৰেছ পিন্ধি গৈছিলোঁ। তাই সেইদিনা মোক খুব ধুনীয়া দেখিছিল। চাগে সেইদিনাৰ পৰাই তাইৰ মোৰ প্ৰতি অলপ কনচেনট্ৰেট কৰিব আৰম্ভ কৰিলে। মোৰ এনেকুৱা লাগিছিল আমাৰ চাগে সেই দিনটোৰ পৰাই প্ৰেম হৈছিল। ভাল, আমি ইজনে সিজনক হয়তো মনে মনে পাইছিলোঁৱে। সেইদিনা ইউনিভাৰ্চিটিৰ কামটো নহ'ল, পিছত তাইক গাড়ীত উঠাই দি ময়ো ঘূৰি আহিলোঁ। তাই তেতিয়া মোক কৈছিলে তাই হেনো মোৰ ফোন নম্বৰটো গুণু বুলি ছেভ কৰিছে। মই কিয় বুলি সোধাত তাই একো নক'লে, চাগে লাজ কৰি আছিল। আৰু ময়ো ইমান জোৰ নকৰিলোঁ, কাৰণ ময়ো অলপ হ'লেও বুজিব পাৰিছিলোঁ। কিন্তু অপেক্ষা মাথো সঠিক উত্তৰটো পোৱাৰ। অৱশেষত পাহিবা সেই দিনটো আহিল, মোৰ আটাইতকৈ ভাল লগা দিনটো, কোনোদিন পাহৰিব নোৱাৰা এটা দিন, 24 আগষ্ট 2020, যিটো সময়ত সকলোৰে বাবে বেয়া দিন, বেয়া বছৰ আছিল, কিন্তু মোৰ কাৰণে সকলোতকৈ ভাল বছৰ। তাই মোক সুধিলে তাই যদি মোক ধুন বুলি মাতে মই বেয়া পাম নেকি, আৰু মই জানিছিলোঁ তাই কি ক'ব বিচাৰিছে। ময়ো দেৰি নকৰি আই লাভ ইউ ক'লোঁ আৰু তাইও আই লাভ ইউ টু বুলি ক'লে। আমি এটা সম্পৰ্কত সোমাই পৰিলোঁ। তাৰ পিছৰে পৰা আমি সদায় 4-5 ঘণ্টাকৈ কথা পাতোঁ। তথাপিও যেন আমাৰ বহুত কথা থাকি যায়। আমি বহুত হেপ্পী আছিলোঁ, আমি সদায় মেছেজ কৰোঁ, তথাপিও যেন ঘড়ীৰ কাঁটাবোৰ বহুত সোনকালে ঘূৰা যেন লাগে। আমাৰ সম্পৰ্কৰ কথা মোৰ বন্ধুবোৰক কোৱাত সকলোৱে ভাল পাইছিল, স্পেচিয়েলি মোৰ বাঁহীৰ ল'ৰা ধীৰাজ। সি আৰু মই সৰুৰে পৰা ফ্ৰী। সিও বহুত হেপ্পী হৈছিল যেতিয়া এই কথাটো গম পাইছিল। পাহিবা, আমি এটা কথা পতাৰ নীতি নিয়ম কৰিছিলোঁ যে পুৱা 10 বজাৰ পৰা 1 বজালৈ আমি কথা পাতিম দিনত, আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। আৰু সেই সময়ত মোক কোনোবাই ফোন কৰিলে কেতিয়াও নাপায়। আনকি মই সকলো ফ্ৰেণ্ডকো কৈ থৈছিলোঁ যে এইটো সময়ত যাতে মোক ফোন নকৰে। আমি সম্পৰ্কত অহাৰ পিছত এদিন লগ কৰাৰ কথা ভাবিলোঁ। আমি 4 ছেপ্টেম্বৰ তাৰিখে লগ ধৰিলোঁ। আমি BRM ল কলেজত গ'লোঁ এডমিশ্যনৰ খবৰ ল'বলৈ। তাৰ পৰা আমি খানাপাৰালৈ খোজকাঢ়ি আহিলোঁ। সেই সময়বোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ পাহিবা, খুব মৰমৰ মোমেণ্টছ আছিল। আমি এনেকৈ লগ কৰিব ধৰিলোঁ। আৰু এটা কথা পাহিবা, আমি লগ কৰা ডেটৰ লাষ্টৰ নম্বৰটো সদায় মিলে। 4 তাৰিখে লগ কৰোঁ, আকৌ তাৰপিছত 24 তাৰিখে লগ কৰোঁ। এনেকৈ আমি কেইবাবাৰো লগ পালোঁ আৰু দিনবোৰ এনেকৈ পাৰ হ'ব ধৰিলে। চ' এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে পংকজ আৰু নন্দিতা। তো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰীটি এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপার হিটস 93.5 রেড এফ এম মনসাবনে সুতে পাহি শো চলি আছে উইকেন্ড স্পেশাল রেড এফ এম লাভ স্টোরি। আজি শুনি আছো পঙ্কজৰ স্টোরি, ভাল পোৱা এক নতুন অনুভৱ। আগলৈ যা লিখিছে, তাৰপিছত আমাৰ NCC ক্লাছ আৰম্ভ হ'ল। আমি প্ৰথমবাৰ ক্লাছৰ পৰা মিছা কথা কৈ সকলো ওলাই আহিলোঁ ফেঞ্চি বজাৰলৈ। তাত অলপ টাইম স্পেণ্ড কৰিলোঁ, তাৰপিছত ঘৰত গুচি আহিলোঁ। এনেকৈ এদিন মই ধেমালিতে তাইক সুধিলোঁ আজি ক'ত যাম, আৰু তাই ধেমালিতে উত্তৰ দিলে তোমালোকৰ ঘৰত বুলি। এটা কথা পাহিবা, আমাৰ বিষয়ে তাইৰ কথা অলৰেডি মাহীহঁতৰ ঘৰত গম পাইছিল, কাৰণ মোৰ মাহীৰ ল'ৰা ধীৰাজে হয়তো এই কথাটো কৈ দিছিলে। আৰু ছোৱালীজনীক চাবলৈ বহুত এক্সাইটেডো হৈ আছিল আমাৰ ফেমিলি মেম্বাৰ, আৰু মাহীয়ে মোৰ মাকো কথাটো কৈ দিছিল। চ' এদিন কথা প্ৰসংগত মা মাহীয়ে মোক কৈছিলোঁ তাইক লৈ যাবলৈ, আৰু যেতিয়া তাই এই কথাটো উলিয়ালে মই তেতিয়া তাইক লগ ধৰিলোঁ আমাৰ ঘৰত যাবলৈ। সেইদিনা তাইক মই আমাৰ ঘৰত ইনভাইট কৰিলোঁ, কিন্তু তাই অকলে আহি লাজ পাব বুলি ভাবিয়ে মই মোৰ মাহীৰ ল'ৰা ধীৰাজ আৰু তাৰ গাৰ্লফ্ৰেণ্ডকো আমন্ত্ৰণ কৰিলোঁ। ঘৰৰ সন্মুখ পোৱাৰ লগে লগে তাই ক'লে যে তাই হেনো নাযায়। তাইৰ বিৰাট ভয় লাগিছিল, লাজ লাগিছিল, কিন্তু তথাপিও মই তাইক জোৰ কৰি লৈ গ'লোঁ। মোৰো লাজ লাগিছিল, ভয় লাগিছিল। তাইক চাবৰ বাবে সকলোৱে আশাৰে বাট চাই আছিল। আমাৰ ঘৰত ওচৰ চুবুৰীয়া চব আহিছিল। তাইৰো বহুত লাজ লাগিছিল। পাহিবা তাইক চোৱাৰ পিছত সকলোৱে ভাল লাগিল, আমাক দুয়োটাক মিলিছে এনেকুৱা ধৰণৰ কথা কৈ আমাৰ পৰা আঁতৰি গৈছিল। আমাৰ বহুত বেছি লাজ লাগিছিল। কিন্তু সেইদিনা তাই আমাৰ ঘৰতে ভাত পানী খালে। খাই হৈ যোৱাৰ পিছত মই তাইক থবলৈ গ'লোঁ। তাৰপিছত ঘৰত আহি লাজে ভয়ে থাকিলোঁ। মা পাপাই দুয়ো ক'লে তাইক আকৌ এদিন লৈ আহিবলৈ, তেওঁলোকে হেনো কিবা কথা পাতিব তাইৰ লগত। মই হ'ব বুলি ক'লোঁ। পিছদিনা মই তাইক কথাটো কোৱাত তাই বহুত নাৰ্ভাছ ফিল কৰিলে, বাট তথাপিও ক'লে যে যি হ'ব হ'ব, দেখা যাব, এই উইকেণ্ডত যাম। এতিয়া অপেক্ষা মাথো ৰবিবাৰলৈ। অৱশেষত সেই দিনটো আহিলে আৰু মই তাইক আনিব গ'লোঁ। তাইক লৈ আহিলোঁ ঘৰত, কিন্তু তাইৰ সেইদিনা গাটো অলপ বেয়াও আছিলে, সেইকাৰণে ঘৰত আহি অলপ সময় তাই শুই দিলে। চ' পংকজে নন্দিতাক আকৌ এদিন তেওঁলোকৰ ঘৰলৈ লৈ আনিলে। বেল মাক দেউতাকে লৈ আহিবলৈ কৈছে, কিবা হেনো কথা আছে। চ' এতিয়া কি কথা হয়তো নন্দিতা শুই উঠাৰ পিছত গম পাম। তেতিয়ালৈকে আপুনি অপেক্ষা কৰক এণ্ড্ৰইড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপু হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। শুনি আছো পংকজৰ লাভ ষ্টৰী, ভাল পোৱা এক নতুন অনুভৱ। আগলৈ তেওঁ লিখিছে, পাহিবা তাই শুই উঠাৰ পিছত আমি দেখিলোঁ আইতা আহিছে। মায়ে আইতাক মাতি পঠিয়াইছিলে। কেতিয়ানো মায়ে আইতাক খবৰ দিলে, কি হ'ল একো নেজানো। তাই আইতাক দেখি ভয়তে এক জাপ মাৰি বিছনাৰ পৰা নামিলে আৰু আইতাৰ আশীৰ্বাদ ল'লে। তাৰপিছত মই দোকানলৈ গ'লোঁ। পাপা, মা আৰু আইতাই সকলোৱে তাইক ক'লে, মোৰ ল'ৰাটো এতিয়ালৈ চাকৰি কৰা নাই, আমি দুখীয়া মানুহ, মোনো কিবা এটা চাকৰি নোপোৱালৈকে তুমি ৰখিব পাৰিবানে নাই, আৰু তোমালোকৰ ঘৰত কোন কোন আছে, এই ধৰণৰ কথাবোৰ মাহঁতে উলিয়ালে। তাইও ৰখিব পাৰিম বুলি ক'লে আৰু নিজৰ ঘৰৰ কথা মোৰ মাহঁতৰ আগত জনালে। তাৰপিছত দিনৰ ভাত সাজ খাই তাইক খানাপাৰালৈ আগুৱাবলৈ গ'লোঁ। আমি এনেকৈ সুখ দুখৰ মাজেৰে দিনবোৰ অতিবাহিত কৰিলোঁ। পাহিবা আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিং বহুত আছে। এতিয়া তাই মোক মোতকৈও বেছি চিনি পায় আৰু মই তাইক। এদিন আমি, মানে মা, ভাইটি, মই আৰু তাই, আইতাৰ ঘৰত গৈছিলোঁ। তাই বহুত ভাল পালে তাত গৈ, আৰু আইতায়ো তাইক বহুত মৰম কৰিলে। জানে পাহিবা, তাই সকলো ফালেৰে পাৰফেক্ট আছিল। আমি এনেকৈ থাকিবলৈ ল'লোঁ। পাহিবা আজিকালি আমাৰ বহুত কাজিয়া হয় সৰু সৰু কথাত, কিন্তু অলপ পিছতে আকৌ ঠিকো হৈ যায়। কেতিয়াবা ফোন নকৰাকৈ থাকিলে বেছি সময় নোৱাৰোঁৱে, 5 মিনিটৰ পিছত আকৌ নিজেই কল কৰোঁ, কাৰণ ময়ো থাকিব নোৱাৰোঁ তাইক এৰি। পাহিবা আমি ইজনে আনজনক হেৰুৱাবলৈ ভয় কৰোঁ, সেইটো কথা ভাবিলে আমাৰ দুয়োৰে বহুত ভয় লাগে। কেতিয়াবা হাঁহিছোঁ, কেতিয়াবা কান্দিছোঁ, এনেকৈয়ে দিন পাৰ হ'ল। মোৰ ঘৰতো মা দেউতাই তাইক বহুত ভাল পায়। পাহিবা মই 11 তাৰিখে বাইক এখন ল'লোঁ। তাই প্ৰথমতে মানা কৰিছিল, কিন্তু পিছত মানিলে। জানে পাহিবা আমি এদিন গৈ মায়ং পাইছিলোঁ বাইকত, তাৰপিছত এদিন শ্বিলং ৰোডতো গৈছিলোঁ বাইকত, এদিন তাইক কলেজৰ পৰা মই ঘৰত থবলৈ গৈছিলোঁ, কিন্তু নেজানো হঠাতে তাইৰ মোমায়েক ক'ৰ পৰা আহি ওলালে। আমি ভয়তে তাৰ পৰা পলালোঁ, কিন্তু তথাপিও মোমায়েকে তাইক দেখা পালে, মাতো দিছিল, কিন্তু আমি নৰখিলোঁ। পাহিবা তাইৰ ঘৰত মোমায়েকে কিবা নহয় কিবা এটা কথা উলিয়াই আমাৰ এগেইনষ্টত লগাই থাকে, স্পেচিয়েলি মোৰ এগেইনষ্টত। মোমায়েকে আমাৰ কথা একেবাৰেই ভাল নাপাইছিল। সেইদিনা আমি ভাবিছিলোঁ মোমায়েকে হয়তো ঘৰত কথাটো নক'ব, কিন্তু আল্টিমেটলি মোমায়েকে মাকৰ আগত কথাটো ক'লে আৰু তাই বহুত গালিও খালে। কেতিয়াবা কেতিয়াবা আকৌ তাইৰ মাকে তাইক ছাপৰ্টো কৰে, কিন্তু তাইৰ বিয়াৰ বাবে এনেকুৱা চৰ্ত ৰাখিছে যিটো প্ৰত্যেক মাক দেউতাকেই ৰাখে, যে ল'ৰাজন ভাল হ'ব লাগিব, ঘৰ দুৱাৰ থাকিব লাগিব, চৰকাৰী চাকৰি কৰিব লাগিব। কিন্তু তাৰে মোৰ এটা গুণো নাছিলে। নাজানো পাহিবা আমাৰ কপালত কি লিখা আছে। আশা কৰোঁ আমাৰ ভালপোৱা সফল হওক, চিৰযুগমীয়া হৈ ৰওক। আমি ইজনে আনজনক এৰি থাকিব নোৱাৰোঁ আৰু চাগে পিছলৈও নোৱাৰিম। পাহিবা তাই আপোনাক লগ কৰাৰ বহুত আশা আছে, লগতে মোৰো আছে। পাহিবা এটা কথা জানেনে, আমি লগ পোৱা 3 বছৰ হ'ল কিন্তু আজিলৈ মই তাইৰ ঘৰত যোৱা নাই। কাৰণটো কেৱল এটাই, তাইৰ মোমায়েক। তাইৰ মোমায়েকে সকলো সময়তে বেয়া বেয়াকৈ গালি পাৰি থাকে, ঘৰত বিনা কাৰণত কাজিয়া কৰে। তাৰ বাবে তাইৰ মাকেও কোনো ফ্ৰেণ্ডক লৈ আহিবলৈ নিদিয়ে। নাজানো পাহিবা মই তাইৰ ঘৰত কেতিয়া যাবলৈ পাম। ৱেল, অলপমান কমপ্লেক্সিটি আছে নন্দিতাহঁতৰ ঘৰত, বাট সবৰে ঘৰ যে পাৰফেক্ট হ'ব সেনেকুৱাও নহয়। নন্দিতাৰ কাৰণে হয়তো সেইটোৱে পাৰফেকশ্যন, গতিকে তেনেকৈ একচেপ্ট কৰিব লাগিব। ইফ ইউ লাভ দ্য গাৰ্ল অৰ ইফ ইউ লাভ দ্য বয় এণ্ড ইউ হেভ টু ৰেচপেক্ট ফ্ৰম হোৱাট এভাৰ ফেমিলি বেকগ্ৰাউণ্ড দে কাম। চ' আগুৱাই গৈ থাকিম, শেষ পৰ্যায়লৈ আহি পাইছোঁহি আজি চিঠিখনৰ। শুনি থাকক এন ৰেড এফ এম বাই জাতি ৰহো।
Red FM Love Story, Love Story, RJ Pahir Hoite,
Show চলি আছে Weekend Special Red FM Love Story, মই আছো আপোনাৰ সৈতে পাহি। আজি শুনি আছো পংকজ ৰায় লাভ ষ্টৰি, ভাল পোৱা এক নতুন অনুভৱ। আগলৈ তেওঁ লিখিছে, আমাৰ NCC কেম্প আহিলে, পানীখাইটিৰ চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউটত হৈছিল। তাইক থবৰ বাবে তাইৰ মামীয়েক আৰু মাক আহিছিল। মই নাৰেঙ্গীৰ পৰা সিহঁতৰ গাড়ীতে একেলগে গ'লোঁ। আমি ট্ৰেইনিং শেষ কৰি আহিলোঁ। তাত থাকোঁতে মাকে তাইৰ লগত কথা পাতিব নাপালে, মোক ফোন কৰি খবৰ সুধিছিল। তাইৰ মাকে মোক বহুত মৰমো কৰে। এপ্ৰিল মাহৰ কথা, বহাগ বিহুৰ কথা। আজি নভবা কাম এটা হ'ল, তাইৰ মাক আৰু তাই আহিছিল আমাৰ ঘৰত। বহুত জোৰ কৰাৰ পিছতহে আহিলে, তাকো 1 ঘণ্টাৰ কাৰণে। সেয়াই বহুত বুলি মই ভাবোঁ। মোৰ মা আৰু তাইৰ মাকে দুয়োটাই বহি কথা পাতি আছিল, মই আৰু নন্দিতা বাহিৰত। নন্দিতা কিবা এটা কথা সুধিবৰ বাবে মা বুলি মাতিলে। মোৰ মায়ে ভাবিলে তেওঁক মাতিছে। মায়েও উত্তৰত মাতটো দিলে। এতিয়া নন্দিতাৰ মাকে আৰু মোৰ মা দুয়ো দুয়োৰ পিনে চালে। সেইদিনা ময়ো মোৰ ভাইটিক কৈ থৈ দিছিলোঁ যে ভুলতো যাতে নন্দিতাক বৌ বুলি নামাতে। পাহিবা আৰু এটা কথা, যেতিয়া তাই আহি থকা বুলি গম পাইছিলোঁ, তেতিয়াই লগালগ আমাৰ ঘৰত এখন ফটো ফ্ৰেম আছিলে য'ত মই আৰু নন্দিতা একেলগে আছিলোঁ, সেইখনো আঁতৰাই থৈছিলোঁ যাতে তাইৰ মাকে গম নাপায়। ফাইনেলি নন্দিতাই মোৰ মাক আণ্টি বুলি মাতি শুধৰাল। পাহিবা মই জীৱনত বহুত কষ্ট কৰিছোঁ আৰু পিছলৈও কৰি থাকিম তাইক পাবৰ বাবে। তাইক সুখী কৰি ৰাখিবলৈ যিকোনো কাম কৰিম। এতিয়াও যি কাম পাওঁ তাকে কৰোঁ। এতিয়া বৰ্তমান ডেলিভাৰী কাম কৰি আছোঁ। পাহিবা বহুত কষ্ট হয় কিন্তু নকৰাকৈও থাকিব নোৱাৰোঁ। চাকৰি কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু এতিয়ালৈ একো নটিফিকেশ্যন অহা নাই। লাহে লাহে আৰ্মিৰ চাকৰিও হাতৰ পৰা নোহোৱা হ'ব ধৰিছে, কাৰণ আৰ্মিৰ বাবে লিমিটেড বয়স 21। এতিয়া মোৰ এই বয়সটো লাষ্ট ইয়াৰ। মই যিমান মোৰ মা দেউতা আৰু নন্দিতাক ভাল পাওঁ, ঠিক তেনেদৰে আৰ্মিকো সিমানেই ভাল পাওঁ। নাজানো আৰ্মিত নাপালে কেনেকৈ জীয়াই থাকিম, চাগে গোটেই জীৱন অশান্তিত থাকিম। পাহিবা আমাৰ NCCৰ চি এক্সাম আহি পালে, 25 ছেপ্টেম্বৰ 2021। অৱশেষত এক্সামৰ ৰিজাল্ট দিলে, আমি দুয়োটাই বি গ্ৰেডত পাছ কৰিলোঁ। তাই মোতকৈ বেছিহে নম্বৰ পালে। আমাৰ কলেজ মানে বি বৰুৱা কলেজৰ সকলোৱে পাছ কৰিলে। কিমান যে ভাল লাগিছিল সেইদিনা, সকলোৰে ৰিজাল্ট ভাল হ'ল। পাহিবা আমাৰ 1 বছৰ 3 মাহ হ'ল ৰিলেশ্যনশ্বিপ, কিন্তু আমাৰ এনেকুৱা লাগে যেন বহুত বছৰ হৈ গ'ল। এই ষ্টৰিটো আপোনাৰ শুৱলা মাতেৰে শুনিব পাম বুলি আশা কৰিলোঁ। আমাৰ ষ্টৰিটো সোনকালে আপলোড কৰিব। এই ষ্টৰিটো নন্দিতাই আধা আৰু মই আধা লিখিছোঁ। আশীৰ্বাদ কৰিব পাহিবা জীৱনত যাতে সদায় সঁচা আৰু ভাল পথত আগুৱাই যাব পাৰোঁ। ময়ো ভগৱানক এয়াই প্ৰাৰ্থনা কৰিম, আপুনি সদায় ভালে কুশলে থাকে আৰু আপোনাৰ এই প্ৰগ্ৰেমটো সদায় এনেকৈ চলি থাকে। ধন্যবাদ পাহিবা আমাক এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ বাবে। চিঠিখন বহুত দীঘল হ'ল, পাহিবা বেয়া নাপাব। এতিয়া মাথো অপেক্ষা তাইক বিয়া কৰি নিজৰ কৰাটো। আজিলৈ আহিছোঁ পাহিবা, এতিয়া আপোনাৰ বিগ ফেন পংকজ ৰয়। ৱেল থেংক ইউ ছ' মাছ পংকজ ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰী। তোমাক খালি এটা কথাই ক'ম, সদায় প্লেন বি এটা লাইফত ৰাখিবা। আমি যিটো ভাবোঁ সেইটো যদি নহয় তেতিয়াহ'লে তাৰ অল্টাৰনেটটো কি? তুমি যিদৰে তোমাৰ লাইফটো আৰ্মিৰ বাবে ডেডিকেট কৰিম বুলি ভাবিছা, তুমি কষ্টও কৰিছা, কিমান কষ্ট কৰিছা, 100% দিছা নে নাই সেইটো মই নাজানো, তুমি জানিবা। বাট যদি তুমি 100% 200% দিছা আৰু তাৰপিছতো যদি তুমি ক্লিয়াৰ কৰিব পৰা নাই, তেতিয়াহ'লে ডেফিনেটলি এটা বেলেগ অপশ্যন ৰাখিবই লাগিব। চ' সেই অপশ্যনটো বিচাৰি উলিওৱা, কাৰণ আল্টিমেটলি তোমাৰ ওপৰতে ডিপেণ্ডেণ্ট হ'ব তোমালোকৰ ৰিলেশ্যনশ্বিপ। নন্দিতাৰ পেৰেণ্টছ, নন্দিতাৰ ফেমিলিয়ে এইটোৱে বিচাৰিব যে যিজন ল'ৰালৈ আমাৰ ছোৱালীজনীক দিম সেই ল'ৰাজনে কি কৰে বা কেনেকৈ থাকে বা কেনেকৈ ৰাখিব। চ' তোমাৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে, গতিকে ধৈৰ্য ধৰা, সময় বহুত আছে, তোমালোক বহুত সৰু, এতিয়া 21-22 বছৰ হৈছেহে, ইউ হেভ এ লং ৱে টু গ' এণ্ড ইউ হেভ লট অফ অপৰচুনিটিজ টু কাম ফৰৱাৰ্ড। চ' পঢ়া কমপ্লিট কৰা, চাকৰি বিচৰা আৰু কষ্ট কৰি থাকিবা। আই উইচ ইউ অল দ্য বেষ্ট। চ' এয়া আছিলে আজিৰ ষ্টৰী, ভালপোৱা এক নতুন অনুভৱ। এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। Until then, to fall in love, it's a great feeling. You will get to learn a lot. And always remember, I love you. And Red FM, bajate raho.